জোহানে লিখা শুভবাৰ্তা পাঁচ অধ্যায়। যীশুৱে এজন ৰোগীক বিশ্ৰামবাৰে সুস্থ কৰা। এই ঘটনাৰ পাছত যীশু জেৰুচালেমলৈ গ'ল, কাৰণ সেই সময়ত ইহুদীসকলৰ এটা পৰ্ব আছিল। জেৰুচালেমত মেঘদাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্ৰী ভাষাত সেই পুখুৰীটোক বৈথেচদা বোলা হয়। পুখুৰীটোত পাঁচটা চালি দিয়া ঘাট আছিল। সেইবোৰত কণা, খুৰা, নিচলা আদি কৰি অনেক ৰোগীয়া মানুহ পৰি থাকে। সেই লোকসকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে, কাৰণ সময়ে সময়ে প্ৰভুৰ এজন দূতে সেই পুখুৰীৰে নামি গৈ পানীত আলোড়ন তোলে। আৰু সেই আলোড়নৰ পাছতেই প্ৰথমে যিজনে পানীত নামিব পাৰে তেওঁ যিকোনো ৰোগ ভাল হৈ যায়। তাত 38 বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰোগীয়া মানুহ আছিল। যীশুৱে তেওঁক পৰি থকা দেখি আৰু বহুদিনৰ ৰোগী যেন জানি তেওঁক সুধিলে, তুমি সুস্থ হ'বলৈ ইচ্ছা কৰানে? ৰোগীজনে তেওঁক উত্তৰ দিলে, মহাশয়, যেতিয়া পানীত খলকনি উঠে তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই, সেয়ে মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ। যীশুৱে তেওঁক ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা। তেতিয়াই সেই মানুহজনে সুস্থ হ'ল আৰু নিজৰ শয্যা তুলি লৈ খোজকাঢ়িবলৈ ধৰিলে। সেই দিনটো বিশ্ৰামবাৰ আছিল, সেয়েহে ইহুদীসকলে সুস্থ হোৱাজনক ক'লে, আজি বিশ্ৰামবাৰ, বিধানৰ মতে শয্যা তুলি নিব নাপায়। কিন্তু তেওঁলোকক উত্তৰ দিলে, যিজনে মোক সুস্থ কৰিলে সেইজনে মোক ক'লে বোলে তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা। তেওঁলোকে তেওঁক সুধিলে, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহজন কোন? কিন্তু সুস্থ হোৱা মানুহজনে তেওঁ কোন আছিল তাক জনা নাছিল, কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত যীশুৱে আঁতৰি গৈছিল। পাছত যীশুৱে মন্দিৰত তেওঁক দেখা পাই ক'লে, চোৱা, তুমি এতিয়া সুস্থ হ'লা আৰু পাপ নকৰিবা যাতে তোমাৰ অধিক ক্ষতি নহয়। তেতিয়া সেই মানুহে গৈ ইহুদীসকলক ক'লে, যিজনে মোক সুস্থ কৰিলে তেওঁ যীশু। পুত্ৰৰ অধিকাৰ। এই কাৰণতে ইহুদীসকলে যীশুক তাৰণা কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্ৰামবাৰে এইবোৰ কৰ্ম কৰিলে। যীশুৱে তেওঁলোকক ক'লে, মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ। যীশুৰ এই কথাৰ কাৰণে ইহুদীসকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে, কিয়নো যীশুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লংঘন কৰিলে এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে। ইয়াৰ উত্তৰত যীশুৱে তেওঁলোকক ক'লে, মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে, পিতৃক যি যি কৰা দেখে কেৱল তাকেহে কৰিব পাৰে। কাৰণ পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্ৰক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায় তাৰ বাবে মই ইয়াতকৈও মহৎ মহৎ কৰ্ম পুত্ৰক দেখুৱাব। পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যিজনকে ইচ্ছা কৰে তেওঁক জীৱন দিয়ে। পিতৃয়ে কোনোজনৰ সুদবিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্ৰক দিলে, যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে তেনেকৈ পুত্ৰকো যেন সন্মান কৰে। যিজনে পুত্ৰক সন্মান নকৰে তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে। মই সঁচাকৈয়ে কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱাজনত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে, আৰু তেওঁ দোষীৰূপে বিবেচিত নহ'ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি, আৰু যিসকলে শুনিব তেওঁলোক জীৱ। কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ অধিকাৰী, তেনেকৈ তেওঁ পুত্ৰকো নিজে জীৱনৰ অধিকাৰী হ'বলৈ দিলে। পিতৃয়ে সেই পুত্ৰৰ হাতত মানুহৰ সকলো সুদবিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ। এই কথা শুনি বিস্মিত নহ'ব, কিয়নো এনে সময় আহিছে যিসকল মৈদামত আছে তেওঁলোক সকলোৱে মনুষ্য পুত্ৰৰ মাত শুনিব আৰু ওলাই আহিব, সৎকৰ্ম কৰাসকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্কৰ্ম কৰাসকল সুদবিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব। প্ৰভু যীশুৰ বিষয়ে সাক্ষ্য। মই নিজে একো কৰিব নোৱাৰোঁ, যেনেকৈ শুনো তেনেকৈয়ে বিচাৰ কৰোঁ, আৰু মোৰ বিচাৰ ন্যায়, কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যিজনে মোক পঠাইছে তেওঁৰ ইচ্ছাহে বিচাৰোঁ। মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহ'লে মোৰ সেই সাক্ষ্য সত্য নহয়। আন এজন আছে যিজনে মোৰ বিষয়ে সাক্ষ্য দিয়ে, আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে সেই সাক্ষ্য সত্য। আপোনালোকে জোহনৰ ওচৰলৈ লোক পঠিয়াইছিল আৰু জোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল। অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্ৰয়োজন নাই, তথাপি মই এইবোৰ কথা কৈছোঁ যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে। সেই জোহন আছিল এটি প্ৰদীপস্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল, কিন্তু মোৰ যি সাক্ষ্য আছে সেয়া জোহনৰ সাক্ষ্যতকৈও মহত্বপূৰ্ণ, কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে মই সেইবোৰ কমেই কৰিছোঁ, আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে। সেই পিতৃ যিজনে মোক পঠালে তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনোকালে শুনা নাই, তেওঁৰ আকৃতিও দেখা নাই, তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই, কিয়নো যিজনক তেওঁ পঠালে আপোনালোকে সেইজনক বিশ্বাস নকৰে। আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগেৰে সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাবে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়ে সাক্ষ্য দিছে, তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ মোৰ ওচৰলৈ আহিব নিবিচাৰে। মই মানুহৰ প্ৰশংসা পাবলৈ চেষ্টা নকৰোঁ, কিন্তু মই আপোনালোকক জানো যে আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্ৰতি প্ৰেম নাই। মই মোৰ পিতৃনামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে, কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে আপোনালোকে তেওঁক গ্ৰহণ কৰিব। আপোনালোকে এজনে আনজনৰ পৰা প্ৰশংসা গ্ৰহণ কৰিবলৈ আশা কৰে, কিন্তু যি প্ৰশংসা একমাত্ৰ ঈশ্বৰৰ পৰা পোৱা যায় তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব? নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰাটো আন এজন আছে যি মুচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেওঁৱেই আপোনালোকক দোষী কৰিছে। আপোনালোকে যদি মুচিক বিশ্বাস কৰে তেনেহ'লে মোকো বিশ্বাস কৰিলেহেঁতেন, কিয়নো মুচিয়ে মোৰ এই বিষয়ে লিখিছে। কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে তেনেহ'লে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?